আকাশবাণী গুৱাহাটী প্ৰশাসন বেটৰ পৰিচয় কুমাৰ দেৱী দাসে আৰু মোৰ সৈতে আছে দিশা শৰ্মা সময়ত আছে আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত ভাৰতীয় চিকিৎসা সংস্থাৰ আজি 24 ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ আহ্বান বিভিন্ন উন্নয়নমূলক উদ্যমৰ জৰিয়তে বাংলাদেশৰ জনসাধাৰণক সহায় কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা প্ৰফেচাৰ মহম্মদ ইউনুছক আশ্বাস গায়ক সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি জন্মবাৰ্ষিকী ৰাজ্যজুৰি শিল্পীগৰাকীক স্মৰণ আৰু অসমৰ পেৰিছ পেৰালিম্পিকত দেশৰ 84গৰাকী খেলুৱৈৰ সৰ্ববৃহৎ দলৰ অংশগ্ৰহণ ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাৰ আৰ্য কোঁৱৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত আজি 24 ঘণ্টা জোৰা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ আহ্বান জনাইছে চিকিৎসা সংস্থাই পুৱা 6 বজাৰ পৰা জৰুৰী সেৱাৰ বাহিৰে অন্য সেৱা আৰু উপাধি বন্ধ ৰখাৰ বাবে আহ্বান জনাইছে সংস্থাটোৱে বৰ্তমানে চিকিৎসকগৰাকীৰ হকে ন্যায় আৰু স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে এখন কেন্দ্ৰীয় আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনাইছে আজি ৰাজ্যজুৰি অসমৰ চিকিৎসকসকলৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'ব ফলত ৰাজ্যৰ সমগ্ৰ চিকিৎসালয়সমূহত জৰুৰীকালীন সেৱাৰ বাদে আৰু চিকিৎসা সেৱা বন্ধ থাকিব ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ অসম শাখাই জনোৱা মতে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বহু বেচৰকাৰী চিকিৎসালয় কৰ্তৃপক্ষই সহযোগ কৰিব এই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এটা নিৰ্দেশযোগে কৈছে যে চিকিৎসকৰ সৈতে সংঘটিত হিংসামক ঘটনাৰ ক্ষেত্ৰত 6 ঘণ্টাৰ ভিতৰত এজাহাৰ ৰুজু কৰা উচিত আৰু এজাহাৰ ৰুজু কৰাটো সংস্থাটোৰ মুৰব্বীৰ দায়িত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনযোগে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা প্ৰফেচাৰ মহম্মদ ইউনুছৰ সৈতে কথা পাতে কথোপকথনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে গণতান্ত্ৰিক সুস্থিৰ শান্তিপূৰ্ণ আৰু প্ৰগতিশীল বাংলাদেশৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে তেওঁ বিভিন্ন উন্নয়নৰ উদ্যমৰ যোগেদি বাংলাদেশৰ জনসাধাৰণক সহায় কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে শ্ৰীমোদীয়ে লগতে দেশত বাস কৰা হিন্দু আৰু অন্য সকলো সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা তথা নিৰাপত্তা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে ইয়াৰ পৰিৱৰ্তে প্ৰফেচাৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনে বাংলাদেশত বাস কৰা হিন্দু আৰু সকলো সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা তথা নিৰাপত্তাত অগ্ৰাধিকাৰ দিব বুলি আশ্বাস দিয়ে বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি দুয়োগৰাকী নেতাই নিজ নিজ ৰাষ্ট্ৰৰ অগ্ৰাধিকাৰৰ ভিত্তিত উভয় দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিয়াৰ বিভিন্ন উপায় সন্দৰ্ভতো আলোচনা কৰে কেন্দ্ৰীয় কেবিনেটে দেশৰ 3টা নতুন মেট্ ৰেল প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন দিছে এই প্ৰকল্পসমূহৰ ভিতৰত 15,611 কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া বাংগালুৰু মেট্ৰ দ্বিতীয় পৰ্যায় 12,200 কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া থানে ইণ্টিগ্ৰেট ৱিং মেট্ৰ ৰেল প্ৰকল্প আৰু প্ৰায় 3,000 কোটি টকাৰ ব্যয়ে চাৰিগিটাৰ পৰা কাকৰাজুলী দক্ষিণ দিশে পুনে মেট্ৰ ৰেলৰ প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণ অন্যতম কেন্দ্ৰীয় বৈঠকৰ অন্তত কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে সম্প্ৰতি দেশৰ 21খন চহৰত মেট্ৰ ৰেল চলি আছে কিন্তু 10 বছৰ পূৰ্বে মাত্ৰ 5খন চহৰতহে মেট্ৰ ৰেল সেৱা কাৰ্যক্ষম হৈ আছিল তেওঁ কয় যে গোলকীয় পৰ্যায়ত মেট্ৰ ৰেল নেটৱৰ্কৰ দূৰত্বৰ দিশৰ পৰা ভাৰত তৃতীয় স্থানত আছে শ্ৰীবৈষ্ণৱে লগতে অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে বিহাৰৰ দুটা আৰু পশ্চিমবংগৰ বাৰডোগ্ৰাত নতুন অসামৰিক বহিৰক্ষেত্ৰ বিকাশৰ প্ৰস্তাৱত অনুমোদন জনোৱা বুলি প্ৰকাশ কৰে তেওঁ কয় যে প্ৰস্তাৱ অনুসৰি বাৰডোগ্ৰা বিমানবন্দৰত আনুমানিক 1,549 কোটি টকা ব্যয়েৰে নতুন অসামৰিক বহিৰক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব ইয়াৰ ফলত বাৰডোগ্ৰা বিমানবন্দৰৰ সঞ্চালন দক্ষতা আৰু যাত্ৰীৰ অভিজ্ঞতা যথেষ্ট উন্নত হ'ব আৰু অঞ্চলটোৰ গুৰুত্বপূৰ্ণ বিমান যাত্ৰা কেন্দ্ৰ হিচাপে বিমানবন্দৰটোৰ ভূমিকা সুদৃঢ় হ'ব মন্ত্ৰীগৰাকীয়ে কয় যে বেলাৰ বেটাত 1,413 কোটি টকাৰে নতুন অসামৰিক বহিৰক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব এই আন্তঃগাঁথনি প্ৰকল্পই পাবনা বিমানবন্দৰৰ সামৰ্থৰ আনুমানিক সম্পৃক্তীয় সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত কৌশলগত পদক্ষেপ ৰূপে পৰিগণিত হ'ব বিদেশী গায়ক সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি জন্মবাৰ্ষিকী সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে 1965 চনৰ পৰা আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গাই 1972 চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে 1974 চনৰ পাছত তেওঁ আকাশবাণীত কম্পজাৰ হিচাপে চাকৰি যোগদান কৰি পাছলৈ সংগীত প্ৰযোজক আৰু শেষত উত্তৰ পূব সঞ্চালকালয়ৰ উপ সঞ্চালক হিচাপে 2001 চনৰ 31 ডিচেম্বৰ অৱসৰ লয় 1980 চনৰ অসমৰ ভাষা আন্দোলনৰ সময়ছোৱাত বিষ্ণুপ্ৰসাদ ৰাভা হেমন্ত বিশ্বাস যোগাভাষৰ হাৰমনিয়ামৰ এজন সক্ৰিয় সদস্যৰূপে ৰাজ্যজুৰি শান্তিৰ হকে তেওঁ গীত পৰিৱেশন কৰিছিল কালৰ পৰাই মাৰাণী শদিয়ালে জানিকে ধৰি কেইবাটিও কালজয়ী গীতেৰে অসমৰ সংগীত ক্ষেত্ৰখনক তেখেতে সমৃদ্ধ কৰি গৈছে এতিয়া গতিবাৰ অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰা লোকগীতসমূহ ৰাইজলৈ আগবঢ়াই দিয়াৰ লগতে দেহগীতসমূহৰ প্ৰসাৰ আৰু সংৰক্ষণত তেখেতৰ বিশেষ অৰিহণা আছিল। উত্তৰ পূব ভাৰতৰ বস্ত্ৰ উদ্যোগলৈ গৌৰৱ কঢ়িয়াই অসমৰ এ ডি এছ এমে অলপো টেক্সৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। এই স্বীকৃতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম তথা সমগ্ৰ ৰাজ্যবাসীলৈ অভিনন্দন জনায়। ভৰ্বৰা ভাষাংগৰ স্বীকৃতিপ্ৰাপ্ত অসমৰ এ ডি এছ এমে এই প্ৰাপ্তিৰ জৰিয়তে অধিক পইচা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। অসমৰ সমৃদ্ধ ঐতিহ্যৰ বাবে এই স্বীকৃতি এটা বিশাল জয় বুলিও তেওঁ অভিহিত কৰে। ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে কালি দিছপুৰত বিভাগীয় বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব সচিব মুখ্য অভিযন্তাকে ধৰি কেইবাগৰাকী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকখনত মন্ত্ৰীগৰাকীৰ বিভাগৰ অধীনত অব্যাহত থকা বিভিন্ন আঁচনিসমূহৰ কাম কাজৰ বুজ লয়। লগতে মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ সুবিধা অসুবিধাত বিশেষ প্ৰাধান্য দি খেতিপথাৰসমূহলৈ পৰ্যাপ্ত জলসিঞ্চন সুনিশ্চিত কৰাৰ লগতে তেওঁলোকৰ সমস্যাসমূহ ততাতৈয়াকৈ সমাধান কৰিবলৈ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। দেশৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহৰ নাম কালি ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰক মণ্ডলীয়ে কালি ঘোষণা প্ৰদান কৰি কুলনন্দিনী মহন্তৰ এঙুঠি পুথি নামৰ ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি তথা ৰজত কৰ্মীৰ বঁটা লাভ কৰিছে। একেদৰে তেলেংগানাৰ চলচ্চিত্ৰ চিকাৰ চিনেমালৈ ৰজত কৰ্মীৰ বঁটা আগবঢ়োৱা হৈছে। মহাভৱন ডেকা পৰিচালিত অসমীয়া চুটিছবি শূন্যতম শ্ৰেষ্ঠ চুটিছবি তথা ৰজত কৰ্মৰ বঁটা লাভ কৰিছিল। আৰু তেওঁ তথ্যচিত্ৰ ভিতৰত আইনী বৰুৱা পৰিচালিত বিৰিৱালা উচ টু পদ্মশ্ৰী আৰু বাইকাৰহতী মহন্ত পৰিচালিত আন এখন অসমীয়া তথ্যচিত্ৰ হাৰগিলা দ্য গ্ৰেটাৰ এডিটিং ষ্টৰ্কলৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে। 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠা অসমৰ পৰিচালক প্ৰয়োজকসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমভাৱে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতৰ দিনত সৃষ্টিৰ ন বাতৰিয়ে অসমৰ শিল্পী সমাজে এক নতুন মান্যতা প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। ইফালে 2022 চনৰ বাবে ঘোষণা কৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে মালয়ালম চলচ্চিত্ৰ আত্মৰ নাম ঘোষণা কৰা হৈছে। এইবাৰ শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা লাভ কৰিছিল আইনাই। হিন্দী চলচ্চিত্ৰ উচাইল পৰিচালনাৰ বাবে সুৰজ বৈগাতে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে আৰু দ্য ফিউচাৰ ফিল্ম মিলনত গৌৰৱে শ্ৰেষ্ঠ হিন্দী ছবিৰ বঁটা লাভ কৰিছিল। হাৰিয়ানা চলচ্চিত্ৰ ফৌজাই তথ্যচিত্ৰ ভিতৰত গীতৰ পথৰ বাবে শ্ৰেষ্ঠ সন্মান লাভ কৰিছে। ইফালে কান্তাৰা ছবিৰ বাবে ঋষভ শেট্টীয়ে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনোভাৱ ব্যক্ত কৰিব। এই হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800 1800 এই সংকটবাহী নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাইগভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটোৰ আসন্ন খণ্ডৰ বাবে 23 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু অনুষ্ঠানৰ মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজ প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰো প্ৰচাৰ কৰিব। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কালি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। 18 ছেপ্টেম্বৰৰ প্ৰথম পৰ্যায়ত, 25 ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায় আৰু 1 অক্টোবৰত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আনহাতে 1 অক্টোবৰত একেটা পৰ্যায়তে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। দুয়োখন ৰাজ্যৰে 4 অক্টোবৰত ভোটগণনা কৰা হ'ব। উল্লেখযোগ্য যে জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত প্ৰথমবাৰলৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। দলীয় 25 বৰ্ষৰ পদ্ম সন্মানৰ বাবে মনোনয়ন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰলৈ অব্যাহত থাকিব। ইচ্ছুক ব্যক্তিসকলে ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.in যোগে মনোনয়ন দাখিল কৰিব পাৰিব। পদ্ম সন্মানসমূহ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম। তেওঁ ঢাকাত এই সন্মান প্ৰদান কৰা হয়। অসাধাৰণ আৰু বিশিষ্ট সেৱাৰ বাবে পদ্ম বিভূষণ সন্মান প্ৰদান কৰা হয়। একেদৰে উচ্চ খাপৰ বিশিষ্ট সেৱাৰ বাবে পদ্মভূষণ আৰু যিকোনো ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া এই বঁটাসমূহ ঘোষণা কৰা হয়। বৈষ্ণৱজনে ছুজিন গেমৰ খণ্ড উন্নয়ন বিষয়া খুৰ্চিদা খানম আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া নিকিব আহমেদক দুৰ্নীতি নিবাৰণ শাখাই উৎকৃষ্টৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীৰ সহকাৰী খণ্ড উন্নয়ন বিষয়াজনৰ নলবাৰীৰ কলাচকী তলাত অৱস্থিত বাসগৃহত কালি সন্ধিয়া অভিযান চলায়। উল্লেখ্য যে কালি জিলাৰ ভাগত দৰিদ্ৰ নিৱাৰ শাখাই সুজনগাঁও উন্নয়ন খণ্ডত অভিযান চলাই খণ্ড উন্নয়ন বিষয়া আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া দুগৰাকীক উৎকৰ্ষ অৱস্থাত হাতে হাতে ধৰা পেলায়। আঁচনি বিল পাছ কৰাই দিয়াৰ বাবদ খণ্ড উন্নয়ন বিষয়াগৰাকী হৈ অভিযোগকাৰীৰ পৰা সহকাৰী খণ্ড উন্নয়ন বিষয়াজনে 16,000 টকা উৎকোচ হিচাপে লৈছিল। আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 বৃষ্টিপাতত অসমৰ জনগোষ্ঠীয় উৎসৱ পাৰ্বণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত মৰিয়াবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংশুমান দাস সময় ব্যক্তি হিচাপে উপস্থিত থাকিব। অসমৰ পেৰিছ পেৰাম্পিকত দেশৰ 84গৰাকী খেলুৱৈৰ সৰ্ববৃহৎ দলে অংশ ল'ব। পেৰাম্পিকছ 28 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। প্ৰথমবাৰলৈ 47গৰাকী ভাৰতীয় এথলীটে এই ক্ৰীড়া মহোৎসৱত ভাগ ল'ব। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াই ভাৰতীয় দলৰ শুভেচ্ছা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোত টাৰ্গেট অলিম্পিক পডিয়াম আঁচনিৰ পৰা উপকৃত 50গৰাকী খেলুৱৈ আছে। তেওঁ কয় যে চৰকাৰে এই আঁচনিৰ অধীনত খেলুৱৈসকলক অনুশীলন প্ৰশিক্ষণৰ দৰে সকলো সুবিধা প্ৰদান কৰা হৈছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিসমূহ অৱলোকন দিশা শৰ্মাৰ পৰা।
স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ 25টা স্থানত আলফা স্বাধীনৰ বোমা সংস্থাপনে ৰাজ্যটোৰে আতংকৰ সৃষ্টি কৰিলে। এই বাতৰিত 25টা স্থানত বোমা আলফা স্বাধীনৰ আতংক শিৰোনামেৰে অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে দৈনিক জনমনে কাকতে বোমা উদ্ধাৰক লৈ ৰাজ্যটোৰে আতংক শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমৰ প্ৰতিদিন কাকতে এই বাতৰিত স্বাধীনতা দিৱসত ৰাজ্যৰ 25 স্থানত আলফাই বোমা স্থাপন কৰাক লৈ তীব্ৰ আতংক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতেও এই বাতৰিত মুখ্য বাতৰিৰ স্থান দি আলফাৰ বোমা মেলা শিৰোনামেৰে প্ৰকাশ কৰিছে। সুদীৰ্ঘ 10 বছৰৰ মূৰত এইবাৰ জম্মু কাশ্মীৰত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই বাতৰিত দৈনিক অৱৰোধ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰি 5খনকৈ অসমীয়া ছবিয়ে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াইছে। এই বাতৰিক অসমৰ প্ৰতিদিন কাকতে শ্ৰেষ্ঠ অসমীয়া ছবি এমুঠি পুথি তিৱা চিকাই চাল চুটি ছবি শূন্যতালৈ ৰজত কুমাৰ শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নৱবছৰত দৰিদ্ৰতাৰ পৰা মুক্ত ৰাজ্যৰ 80 লক্ষাধিক লোক খানাপাৰাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই বাতৰিত নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী চিকিৎসকক বলাৎকাৰ আৰু হত্যাৰ প্ৰতিবাদত আজি দেশজুৰি চিকিৎসা সেৱা বন্ধৰ বাতৰিটোক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোৱা 5 বছৰৰ ভিতৰত 22 বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি সম্পৰ্কীয় এটা বাতৰি দৈনিক অসম কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ অধীনত ছেপ্টেম্বৰত ৰাজ্যৰ 30,000 যুৱক যুৱতীক 2 লাখ টকাকৈ দিব চৰকাৰে। এই বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনযোগে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা প্ৰফেচাৰ মহম্মদ ইউনুছৰ সৈতে কথা পাতে। কথোপকথনত বাংলাদেশত বাস কৰা হিন্দু আৰু অন্য সকলো সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা নিৰাপত্তা সুনিশ্চিত কৰাত আলোকপাত কৰে। এই বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকান পৰিয়ালৰ বাবে খৰচৰ মাত্ৰা কমাবলৈ কমলা হেৰিছৰ নতুন অৰ্থনৈতিক পৰিকল্পনাৰ উন্মোচন। এই বাতৰিক দি আছাম ট্ৰিবিউন কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে অসমৰ এৰিলৈ স্বীকৃতি, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ চি নায়কৰ দেহাৱসান। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
কলকাতাত এগৰাকী আৱাসিক চিকিৎসকৰ ধৰ্ষণৰ হত্যাৰ প্ৰতিবাদত ভাৰতীয় চিকিৎসা সংস্থাই আজি 24 ঘণ্টাজোৰা ৰাষ্ট্ৰীয় ধৰ্মঘট আহ্বান। গায়ক সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি জন্মবাৰ্ষিকী, ৰাজ্যজুৰি শিল্পীগৰাকীক স্মৰণ আৰু অসমৰ পেৰিছ পেৰাম্পিকছত দেশৰ 84গৰাকী খেলুৱৈৰ সৰ্ববৃহৎ দলৰ অংশগ্ৰহণ। আজি আমাৰ প্ৰাঞ্চলিক বাতৰিত ইমানেই।